এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে, ৰাজ্যত উচ্ছেদ অভিযান চলোৱা স্থানৰ ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মুম্বাইৰ কোলাবাৰ 4 বিঘা ভূমিত অসম চৰকাৰৰ নিজা চৌহদ স্থাপন কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা। ছেপ্টেম্বৰৰ 2 সপ্তাহত আইজলৰ পৰা যাত্ৰীবাহী ৰেল যোগাযোগৰ শুভাৰম্ভ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি, হৰিনামৰ ধ্বনিৰে মুখৰ ৰাজ্যৰ সত্ৰ নামঘৰ। আৰু কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাত আজি ল'ৰাৰ যুৱ শাখাৰ 56 কিলোগ্ৰাম শাখাত অসমৰ ধৰ্মজ্যোতি দেওঘৰীয়াৰ খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত উচ্ছেদ অভিযান চলোৱা স্থানৰ ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 2 পৰ্যায়ৰ পুঁজি বিতৰণ কৰাৰ পাছত কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত কয় যে যি স্থানত উচ্ছেদ অভিযান চলোৱা হৈছে সেই ঠাইৰ পৰা উচ্ছেদিত লোকসকলৰ ভোটাৰ তালিকাত নাম কৰ্তন কৰা হ'ব। নামনি আৰু মধ্য অসমৰ দৰে উজনি আৰু উত্তৰ অসম যাতে শেষ হৈ নাযায় তাৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা চলাই থকা বুলিও মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে চলাই থকা উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ অন্যান্য স্থানৰ লগতে মাৰ্ঘেৰিটাতো উচ্ছেদ অভিযান চলোৱাৰ বাবে ইতিমধ্যে পৰিকল্পনা কৰা হৈছে। এই সন্দৰ্ভত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ইপিনে তিৰাপ জনজাতীয় বেল্ট আৰু ব্লকক কেন্দ্ৰ কৰি শেহতীয়াকৈ অব্যাহত থকা চৰ্চা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মাৰ্ঘেৰিটা সমষ্টিত মৰাণ, মটক, গোৰ্খা, কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক বহুদিনৰ পৰা আছে। এই লোকসকলক ভূমিৰ অধিকাৰ নিদিলে অঞ্চলটোত পৰৱৰ্তী সময়ত সমস্যাৰ উদ্ভৱ হ'ব বুলিও তেওঁ কয়। জনজাতীয় লোকসকলৰ ভূমি সুৰক্ষিত হৈ থকাৰ লগতে ভৱিষ্যতেও সুৰক্ষিত হৈ থাকিব বুলি উল্লেখ কৰি তেওঁলোকৰ ভূমিত কোনো অসুবিধা নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। জনজাতি আৰু অসমৰ খিলঞ্জীয়া জাতিসত্তা এক হৈ থাকিব পাৰিলেহে অসমখন বচাব পৰা যাব বুলি তেওঁ উল্লেখ কৰে। ইপিনে মুখ্যমন্ত্ৰীয়ে অহা 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউলৰ উপৰি সুলভ মূল্যত দাইল, চেনি আৰু নিমখ প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰিছে। মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ 4 বিঘা ভূমি মুম্বাই কৰ্তৃপক্ষই অসম চৰকাৰক 60 বছৰৰ বাবে লীজত দিছে। দেশৰ বাণিজ্যিক ৰাজধানীখনত অসমৰ জনসাধাৰণৰ বাবে যাৱতীয় ৰাজহুৱা আন্তঃগাঁথনিৰ বিকাশ তথা সুচল ব্যৱস্থা গঢ়ি তোলাৰ বাবে অসম চৰকাৰে এই ভূমিত এটা নিজা চৌহদ স্থাপন কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে মুম্বাই চহৰলৈ অহা অসমৰ উদ্যোগী, ছাত্ৰ ছাত্ৰী, ৰোগী তথা অন্যান্য লোকসকল উপকৃত হ'ব। শ্ৰীসোণোৱালে এই ভূমিত স্থাপন হ'বলগীয়া কেন্দ্ৰই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত নতুন গতি প্ৰদান কৰাৰ লগতে জনকল্যাণমূলক সুবিধাসমূহ তৃণমূল পৰ্যায়লৈ লৈ যোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।
কেম্পাস ডেভেলপ কৰাৰ নিমিত্তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মুম্বাই পৰ্ট অথৰিটি, তেখেতসকলে পৰ্ট শ্বিপিং ৱাটাৰেজ মন্ত্ৰালয়ৰ অধীনত থকা এই অথৰিটিলৈ লিখিতভাৱে মুখ্য সচিবৰ যোগেদি যিখন পত্ৰ প্ৰেৰণ কৰিছিল, সেই পত্ৰৰ যোগেদি তেখেতসকলে বিশেষভাৱে অনুৰোধ জনাইছিল যে আমাৰ যিটো কোলাবাট আছে, আটাইতকৈ যিবিলাক লুক্ৰেটিভ এৰিয়া বুলি জনা যায় মুম্বাই হোটেল তাজৰ কাষতে, সেই স্থানৰ তেখেতসকলে তাৰ ৰাতিতেই কিছু মাটি তাত অসম চৰকাৰৰ বাবে তেখেতসকলে পাবৰ নিমিত্তে লিখিতভাৱে অনুৰোধ জনাইছিল আৰু অসম চৰকাৰৰ সেই আবেদন পত্ৰখনক মুম্বাই পৰ্ট অথৰিটিয়ে বিতংভাৱে অধ্যয়ন কৰি বোৰ্ডত অনুমোদন জনাই প্ৰায় 4 বিঘাতকৈ অধিক মাটি অসম চৰকাৰক 60 বছৰ লীজত প্ৰদান কৰাৰ নিমিত্তে ইতিমধ্যে মন্ত্ৰালয়ে অনুমোদন জনাইছে আৰু য'ত নেকি কোনোবাই যদি অসমৰ বিষয়ে সবিশেষ জানিব বিচাৰে, ইনভেষ্টমেণ্ট কৰিব বিচাৰে, তাত ইনফৰমেশ্যন চেণ্টাৰ হিচাপেও এই কেন্দ্ৰটোৱে কাম কৰিব।
দেশৰ ৰেল মানচিত্ৰত মিজোৰামৰ ৰাজধানী আইজল অন্তৰ্ভুক্ত হৈছে। আইজলৰ নিকটৱৰ্তী চাইৰাঙৰ পৰা দেশৰ বাকী অংশলৈ যাত্ৰীবাহী ৰেলৰ চলাচল আনুষ্ঠানিকভাৱে আৰম্ভ হবলৈ প্ৰায় এপষেকহে বাকী। এই ৰেলপথৰ বিষয়ে আমাৰ এয়া বিশেষ প্ৰতিবেদন।
সকলো ঠিকে থাকিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 13 ছেপ্টেম্বৰত মিজোৰামৰ ৰাজধানী চহৰখনলৈ ৰেল সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব। এই ঐতিহাসিক প্রকল্পে মিজোরামের রাজধানী আইজলে পোনপ্রথমবারের বাবে প্রত্যক্ষ রেল সংযোগ প্রদান করব। পরবর্তী পর্যায়ত কেন্দ্রীয় সরকারের নীতি অনুসরি আইজলের পর পোনপটিয়াকে রাজধানী এক্সপ্রেসের দরে নতুন দিল্লি সংযোগ করা দ্রুতগামী রেলের প্রবর্তন হব। ইতিমধ্যে যাওয়া শনিবারে রেল বোর্ডের অধ্যক্ষ তথা মুখ্য কার্যবাহী বিষয়া সতীশ কুমার আর উত্তর পূব সীমান্ত রেলের মহাপ্রবন্ধক চেতন কুমার শ্রীবাস্তব আন উচ্চপদস্থ রেল বিভাগের বিষয়াসকলে মিজোরামের মুখ্যমন্ত্রী লাল দুয়ামার সঙ্গে আইজল মিলিত হয়ে এই প্রকল্পর বিষয়ে তাঁক অবগত করায়। আমার সহযোগী দিন গান্তে আইজলের পর জানা মতে মুখ্যমন্ত্রী এই বৈঠকতে নতুন দিল্লির সঙ্গে সংযোগ করার প্রস্তাবিত রাজধানী এক্সপ্রেস যাতে চমু পথে নতুন দিল্লি সংযোগ করে সেই হব লাগবে কৈছে। এনিশার ভিতর গুয়াহী পাবা রেলগাড়ি প্রবর্তন আর শিলচরের সঙ্গে সঘন যোগাযোগের যাত্রীবাহী রেলের প্রবর্তনের বিষয়ে অনুরোধ জানাইছে। উত্তর পূব সীমান্ত রেলের মুখ্য জনসম্পর্করক্ষী বিষয়া কপিঞ্জল কিশোর শর্মায় এই প্রকল্পটির কেতবোর খুঁটিনাটি সম্পর্ক এইদরে কয়।
প্রত্যাহ্বান বহুত আসলে এই গোটে প্রজেক্টটে আসলে একটা ইঞ্জিনিয়ারিং মার্বেল, যেহেতু এই সুরঙ্গ প্রত্যেকটি সুরঙ্গ আপনার 48টা এনেকা সুরঙ্গ আছে, 55টা এনেকা ওখ ওখ দলং আছে। প্রত্যেকটি দলং প্রত্যেকটি সুরঙ্গ বনাওতে ইয়াতে যে ভূমিস্খলনের সমস্যা থাকে, বারিষার বতর বছরটোর প্রায় 6-7 মাহমান বারিষায় থাকে, সকলবিলাকর মাজত কাম করেও ধরক এটা সকলখিনি সম্পূর্ণ হয়ে গেছে। এটা যে আমি লক্ষ্য রাখিছো যে গুৱাহাটীলৈ শিলচৰলৈ আৰু দিল্লীলৈ ট্ৰেইনৰ ব্যৱস্থা হ'ব। ছেপ্টেম্বৰত আমাৰ এই ৰেললাইন মুকলি হোৱাৰ লক্ষ্য আছে আৰু নিশ্চয় ছেপ্টেম্বৰত আৰম্ভ হৈ যাব প্ৰথম ৰেললাইন।
51.38 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ভৈৰৱী ছায়াং নতুন ৰেলপথ প্ৰকল্পত ব্যয় হৈছে 8,071 কোটি টকা। এই ৰেলপথৰ প্ৰায় 13 কিলোমিটাৰ সুৰংগৰ মাজেৰে যাব। দলং নম্বৰ 196 উচ্চতা হৈছে 114 মিটাৰ, যিখন হৈছে কুতুব মিনাৰতকৈও 42 মিটাৰ ওখ। এই নতুন রেল প্রকল্পট ভৈরবীর পরা সারেঙলকে তার মাজত রেল স্টেশন পড়ব হরটকি, কুয়ানপুই আর মোয়ালখান। এই প্রকল্পট নির্মাণ হয়ে উঠিলে কেবল মিজোরামেই নহে সমগ্র উত্তর পূর্বাঞ্চল রেল সংযোগের ক্ষেত্রে একটা নতুন দিগন্তর সূচনা হব বলে আশা করা হয়েছে।
লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ গাভৰু নদীৰ পাৰত অবৈধভাৱে বাস কৰা অৰুণাচলী লোকসকলক উচ্ছেদ কৰিবলৈ যোৱা অসমৰ এটা দলক কালি একাংশই আক্ৰমণৰ লক্ষ্য কৰি লয়। শতাধিক আৰক্ষী, সেনা জোৱান, বন সুৰক্ষা বাহিনী কৰ্মীৰ সহযোগত বন বিভাগে কালি উচ্ছেদ আৰম্ভ কৰাৰ সময়তে হাতে হাতে খাঠি জোং লৈ থকা অৰুণাচলীয়ে উচ্ছেদ অভিযানত বাধা দিয়াৰ চেষ্টা চলায়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। উজনি অসমৰ শ্ৰোতাসকলে মিডিয়াম ৱেভৰ 529.1 মিটাৰত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা, FM বেণ্ডৰ 103.4 মেগাহাৰ্জত আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্জত লামডিং ৰিলে কেন্দ্ৰৰ পৰা আৰু 102.4 মেগাহাৰ্জত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে, শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এয়াৰ নিউজ GHY আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি 457 সংখ্যক তিৰুভাৱ তিথি। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহত একহৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক গুৰুজনাক স্মৰণ কৰি নাম কীৰ্তন পৰিৱেশন কৰাৰ লগতে বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা 19 আগষ্টৰ পৰা আয়োজন কৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সভা অনুষ্ঠিত হ'ব। তিৰুভাৱ তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাতীৰ ভক্তবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰিব। এই সন্দৰ্ভত আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই এইদৰে কয়।
ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি উলহ মালহেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। আজি পুৱাৰে পৰা আইসকলৰ প্ৰথম প্ৰসংগ আৰম্ভ হয় আৰু আইসকলৰ প্ৰসংগৰ পাছত বাপুসকল বা ভকতসকলৰ প্ৰসংগ আৰম্ভ হৈছে। আজি দিনটোত নিয়মীয়া প্ৰসংগৰ উপৰি নৈমিত্তিক তথা অতিৰিক্ত প্ৰসংগ কৰা হ'ব। ইতিমধ্যে প্ৰসংগ আৰম্ভ হৈছে আৰু যথেষ্ট লোকৰ ভিৰ হৈছে। সময় অতিবাহিত হোৱাৰ লগে লগে মানুহৰ সমাগম বাঢ়িব আৰু দেখা যায় যে বৰপেটা সত্ৰ নহয় বৰপেটা জিলাখনৰ বিভিন্ন স্থানৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰাও বহু লোকে এই তিথিত বা এই দিনটোত বৰপেটা সত্ৰত আহি উপস্থিত হয় আৰু এইবাৰ ইয়াৰ ব্যতিক্ৰম হোৱা নাই। ইপিনে যদিও বৰপেটা সত্ৰত আজি মহাপুৰুষজনাৰ তিৰুভাৱ তিথি পালন কৰা হৈছে, তথাপি 3 দিন পূৰ্বৰ পৰাই বৰপেটাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান আৰু হাতীৰ উদ্যোগত গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। এইবোৰত ধৰ্মালোচনী সভা, আলোচনা চক্ৰ, নতুন প্ৰজন্ম বা শিশু ল'ৰা ছোৱালীৰ মাজত গুৰুজনাৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছে। এইবোৰৰ দ্বাৰা গুৰুজনাৰ আদৰ্শক বা তেওঁলোকৰ সৃষ্টিৰ যি প্ৰসাৰ প্ৰচাৰত ভূমিকা ল'ব বুলি সকলোৱে আশা কৰে।
মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300 নামঘৰত গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম কীৰ্তনৰ অমীয়া ধ্বনিৰে আকাশ বতাহ মুখৰ হৈ পৰিছে। গোৱালপাৰাৰ বগুৱানৰ শ্ৰী শ্ৰী হাতী সত্ৰ আৰু শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, স্বাধীনতা যুঁজাৰু, বিশিষ্ট সমাজবাদী নেতা গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠান অহা 31 আগষ্টৰ বিয়লি কটন বিশ্ববিদ্যালয়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। ইতিমধ্যে জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে গোলাপ বৰবৰা জন্ম শতবৰ্ষ উদযাপন সমিতিয়ে প্ৰস্তুতি অব্যাহত ৰাখিছে। গুৱাহাটীত কালি অনুষ্ঠিত এখন সংবাদমেলত সমিতিৰ বিষয়ববীয়াই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত ৰাইজক অৱগত কৰে। সমিতিয়ে প্ৰকাশ কৰা অনুসৰি 31 আগষ্টৰ বিয়লি গোলাপ বৰবৰা স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে এই কাৰ্যসূচী আৰম্ভ কৰা হ'ব। শ্ৰীভূমি আৰক্ষীয়ে যোৱা নিশা মাদক দ্ৰব্য বিৰোধী দুটা পৃথক অভিযানত 20,000 ইয়াবা টেবলেট জব্দ কৰে। জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য 3 কোটি টকাৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত 2 লোকক আটক কৰে। আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাত আজি ল'ৰাৰ যুৱ শাখাৰ 56 কিলোগ্ৰাম শাখাত অসমৰ ধৰ্মজ্যোতি দেওঘৰীয়া অৱতীৰ্ণ হ'ব। কালি আৰম্ভ হোৱা প্ৰতিযোগিতাখনত ভাৰতীয় দলৰ হৈ অসমৰ 5গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে অংশ লৈছে। প্ৰতিযোগিতাৰ 58 কিলোগ্ৰাম শাখাত ভাৱনা গগৈ, 71 কিলোগ্ৰাম শাখাত হেমন্ত দৈমাৰী আৰু অভিনৱ গগৈ আৰু 79 কিলোগ্ৰাম শাখাত বেদব্ৰত ভৰালীয়ে অংশগ্ৰহণ কৰিছে। অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিযোগী কেইগৰাকীলৈ শুভেচ্ছা জনাইছে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তী ৰাণী ডেকাৰ সৈতে।
ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰশাসনে চলাই থকা উচ্ছেদ অভিযানৰ পাছত উচ্ছেদিত লোকসকলক সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতৰ। অসমক অস্থিৰ কৰি তুলিবলৈ চেষ্টা কৰা কিছু লোকৰ বিৰুদ্ধে কঠোৰ সকিয়নি দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰশাসনে এনে লোকসকলক নজৰত ৰাখিছে। বাতৰিটো দ্য চেণ্টিনেল কাকতৰ। অসমৰ 42.94% শিশু পুষ্টিহীনতাত আক্ৰান্ত বুলি মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ তথ্যত উন্মোচিত হৈছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বিশ্ব অৰ্থনীতিত প্ৰবাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত। ভাৰতে অচিৰে 100খন দেশলৈ ইলেক্ট্ৰনিক বাহন ৰপ্তানি কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দাবীৰে দৈনিক জনমভূমি কাকতে বাতৰি প্ৰকাশ কৰিছে। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ হৰিনাম ধ্বনিৰে মুখৰ হৈ পৰিছে। এই বাতৰিটো দৈনিক অসম কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। তামোলপুৰত গাড়ী দুৰ্ঘটনাৰ পাছত দলবদ্ধ প্ৰহাৰৰ ঘটনাত এজন যুৱকৰ মৃত্যু হোৱাৰ বাতৰিটো আমাৰ অসম কাকতৰ লগতে আটাইকেইখন কাকতে প্ৰকাশ কৰিছে। বনাঞ্চল দখলেৰে মধ্যপ্ৰদেশৰ পাছতে দেশৰ ভিতৰত অসম দ্বিতীয় স্থানত আছে। অসমৰ 3,62,090 হেক্টৰ বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ হাতত থকা বুলি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ৰঙা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ কৰিবলৈ যোৱা অসমৰ দলক অৰুণাচলীয়ে আক্ৰমণ কৰে। বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে জানুৱাৰীৰ পৰা নতুন শৈক্ষিক বৰ্ষ শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। এই অনুসৰি ডিচেম্বৰত সকলো বিদ্যালয়ৰে বছৰীয়া পৰীক্ষা সমাপ্ত কৰিব লাগিব। এতিয়া আহক আমি বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তী ৰাণী। নামনি মাজুলীৰ চেলেকাঘাটত আজি পুৱা সংঘটিত এটা অগ্নিকাণ্ডত 3খন দোকানৰ 4,00,000 টকাৰ সা সম্পত্তি নষ্ট হয়। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। ৰাজ্যত উচ্ছেদ চলোৱাৰ স্থানৰ ভোটাৰ তালিকাৰ পৰা উচ্ছেদিত লোকসকলৰ নাম কৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মুম্বাইৰ কোলাবাৰ 4 বিঘা ভূমিত অসম চৰকাৰৰ নিজা চৌহদ স্থাপন কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা। ছেপ্টেম্বৰৰ 2nd সপ্তাহত আইজলৰ পৰা যাত্ৰীবাহী ৰেল যোগাযোগৰ শুভাৰম্ভ। আৰু কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাত আজি ল'ৰাৰ যুৱ শাখাৰ 56 কিলোগ্ৰাম শাখাত অসমৰ ধৰ্মজ্যোতি দেওঘৰীয়াৰ খেল। আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।